ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ ঘাট প্ৰতিঘাটবোৰে আপোনাক ভাৰাক্ৰান্ত কৰিছে নেকি? জীৱনৰ জটিলতাবোৰৰ ভাৰত আপুনি দিশহাৰা হৈছে নেকি? প্ৰিয় শ্ৰোতা, তেন্তে আপুনি এই অনুষ্ঠানটি শেষলৈকে মনোযোগেৰে শুনিব। প্ৰভু যীশুৰ বাণীয়ে নিশ্চয় আজি কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ এক নতুন ছন্দ। দিশহাৰা জীৱনক এক সঠিক দিশ প্ৰদৰ্শন কৰিবলৈ এয়া আপোনালৈ আগবঢ়াইছো পবিত্ৰ বাইবেল শাস্ত্ৰৰ শিক্ষামূলক অনুষ্ঠান ভক্তি বচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
কেতিয়াবা নিৰলে বহি চাই চানে এবাৰ ভাবি, কেতিয়াবা নিৰলে বহি চাই চানে এবাৰ ভাবি, কৰো পৰা হিচা আৰু কলৈ নো যাবাগে তুমি, আৰু কলৈ নো যাবাগে তুমি, তোমাৰ জীৱনৰ লক্ষণ কি, কেতিয়াবা নিৰলে বহি চাই চানে এবাৰ ভাবি।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমি লগতে এইবুলি আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। আৰু যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু চিঠি লিখি থাকিবলৈ অনুৰোধ জনাইছো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিনৰ পৰা এই অনুষ্ঠানৰ যোগেৰে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ গীতমালা পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজিও আমি এই গীতমালা পুস্তকৰ পৰাই অধ্যয়ন চলাম। আজিৰ অনুষ্ঠানত আমি এই গীতমালা পুস্তকৰ 21 নম্বৰ গীতটোৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। এই 21 নম্বৰ গীতটোৰ মূল বিষয় হৈছে যীশুখ্ৰীষ্টৰ স্বৰ্গাৰোহণ, অৰ্থাৎ প্ৰভু যীশুৱে সোঁশৰীৰে আৰু আন আন মানুহে দেখাকৈ প্ৰকাশ্যে স্বৰ্গলৈ উঠি যোৱাৰ ভৱিষ্যৎবাণী, লগতে প্ৰভু যীশু যে ৰজাস্বৰূপে এই পৃথিৱীলৈ পুনৰ আহিব আৰু শাসন কৰিব তাৰ বৰ্ণনাও ইয়াত আছে। এতিয়া আমি এই গীতটোৰ প্ৰথম কলি পাঠ কৰিছো, শুনিবচোন। হে সদাপ্ৰভু ঈশ্বৰ, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে, তোমাৰ পৰিত্ৰাণত ৰজাই কেনে আনন্দিত হয়। প্ৰিয় শ্ৰোতা, ইয়াত ডায়ুদে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা কোৱা যেন লাগিলেও আচলতে প্ৰভু যীশুলৈহে তেওঁ আঙুলিয়াই দেখুৱাইছে, কাৰণ ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত যীশুৰ কথা কোৱা হৈছে এনেদৰে, আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুলৈ চাই থাকো হওক, তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি ক্ৰুচ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল, অৰ্থাৎ গোটেই মানৱ জাতিৰ বাবে পৰিত্ৰাণ সিদ্ধ কৰি প্ৰভু যীশুৱে যি আনন্দ পাইছিল সেই আনন্দৰ কথা ইয়াত কোৱা হৈছে। মহৎ কাম সিদ্ধ কৰিবলৈ ঈশ্বৰৰ যি শক্তি আৰু পৰাক্ৰম তেওঁৰ ওপৰত আৰোপ কৰা হৈছিল তাৰ বাবে তেওঁ আনন্দিত আছিল। পৰিত্ৰাণৰ মহৎ কাৰ্য সিদ্ধ কৰি প্ৰভু যীশু 2000 বছৰ আগতেই স্বৰ্গলৈ গলগৈ আৰু এতিয়া পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহি আছে। আজি স্বৰ্গদূতবিলাকো তেওঁৰ আজ্ঞাধীন। আজি যিকোনো মানুহকো তেওঁ পৰিত্ৰাণ দান কৰিব পাৰে। আজি আপোনাৰ পাপ যিমানেই ভয়ানক নহওক কিয়, আপুনি যদি প্ৰভু যীশুৰ যোগেদি ঈশ্বৰৰ ওচৰ চাপে, তেন্তে ঈশ্বৰৰ সোঁহাতে থকা যীশুৱে আপোনাৰ কাৰণে নিবেদন কৰিব আৰু ঈশ্বৰে সদাকালৰ কাৰণে আপোনাৰ পাপ ক্ষমা কৰিব। এয়া আপোনাৰ বাবে অতি উত্তম খবৰ নহয়নে বাৰু? প্ৰতিজন ব্যক্তিৰ বাবেই এয়া আচলতে উত্তম খবৰ। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তেওঁৰ ওঠৰ প্ৰাৰ্থনা সামফল নকৰাকৈ নাথাকিবা। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰাৰ আগতে শেষবাৰৰ কাৰণে পিতৃ ঈশ্বৰৰ ওচৰত পুৰোহিতৰ প্ৰাৰ্থনা কৰি এনেদৰে কৈছিল, হে পিতৃ, সময় আহিল, তোমাৰ পুত্ৰক মহিমান্বিত কৰা, যাতে পুত্ৰয়ো তোমাক মহিমান্বিত কৰিব পাৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে প্ৰভু যীশুৰ আনবোৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়াৰ দৰে এইটো প্ৰাৰ্থনাৰো উত্তৰ দিছিল আৰু তাৰ ফলত তেওঁ মৃত্যুৰ পৰা পুনৰ জীৱিত হৈ স্বৰ্গলৈ উঠি গৈছিল। মৃত্যুৰ আগতে প্ৰভু যীশু যেতিয়া এই পৃথিৱীত আছিল তেতিয়া তেওঁ প্ৰাৰ্থনা কৰি এইদৰেও কৈছিল, হে পিতৃ, জগত স্থাপন কৰাৰ আগেয়ে তুমি মোক প্ৰেম কৰাৰ কাৰণে যি মহিমা মোক দিলা, মোৰ সেই মহিমা তুমি মোক দিয়া মানুহবিলাকে দেখা পাবলৈ, মই থকা ঠাইত মোৰ লগত তেওঁলোকো যেন থাকে, এই মোৰ বাঞ্ছা। প্ৰিয় শ্ৰোতা, এই প্ৰাৰ্থনাৰ উত্তৰ আমি ভৱিষ্যতে সিদ্ধ হোৱা দেখিবলৈ পাম যেতিয়া আমি তেওঁৰ লগত একেলগে স্বৰ্গত থাকিবলৈ পাম। আমাক তেওঁৰ লগত যাতে ৰাখিব পাৰে এই কাম সিদ্ধ কৰিবলৈ তেওঁ পৃথিৱীলৈ আহিছিল, আৰু তেওঁ ইতিমধ্যে আচলতে সিদ্ধও কৰিলে। গতিকে প্ৰভু যীশুক গ্ৰহণ কৰা লোকসকলে ঈশ্বৰৰ স্বৰ্গৰাজ্যত থাকিবলৈ পাবই, তাত অকণো সন্দেহ নাই। এইবাৰ আমি 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পাঠ কৰি দিছো। কিয়নো তুমি নানা মংগলৰ আশীৰ্বাদেৰে তেওঁৰ সন্মুখত উপস্থিত হলা, তুমি তেওঁৰ মূৰত নিভাজ সোণৰ কিৰিতি দিলা, তেওঁ তোমাৰ পৰা দীৰ্ঘায়ু খুজিলে তুমি তেওঁক তাক দিলা, অনন্তকালৰ নিমিত্তে তুমি তেওঁক পৰমায়ু দিলা, তোমাৰ পৰিত্ৰাণত তেওঁ মহাগৌৰৱান্বিত হয়, তুমি তেওঁৰ ওপৰত মৰ্যাদা আৰু প্ৰতাপ ৰাখিছা, কিয়নো তুমি তেওঁক চিৰকাললৈকে আশীৰ্বাদযুক্ত কৰিছা আৰু তোমাৰ সাক্ষাতে তেওঁক আনন্দেৰে আনন্দিত কৰিছা। প্ৰিয় শ্ৰোতা, এই কলিকেইটাতো প্ৰভু যীশুৰ কথাকেই কোৱা হৈছে। তেওঁ এই পৃথিৱীলৈ আহিছিল আমাৰ মুক্তিৰ মূল্য হিচাপে নিজৰ জীৱন দিবলৈ, আমাৰ কাৰণে অতি কম বয়সতে নিজৰ জীৱন আহুতি তেওঁ দিলে। মৃত্যুৰ হাতত সমৰ্পিত হোৱা সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 33 বছৰ। মৃত্যু যন্ত্ৰণা উপলব্ধি কৰি তেওঁ গেটছিমানী বাৰীত ঈশ্বৰৰ ওচৰত নিবেদন কৰিছিল, হে পিতৃ, যদি তোমাৰ ইচ্ছা হয় এই পাণপাত্ৰ মোৰ পৰা দূৰ কৰা, তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক। আমি দেখাত ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা গ্ৰাহ্য নকৰিলে, তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিলে, কিন্তু ভালদৰে যদি আমি চাওঁ তেন্তে দেখা পাওঁ যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু গ্ৰাহ্যও কৰিলে, কাৰণ মৃত্যুৰ পাছত তেওঁ পুনৰ জি উঠিল আৰু তাৰ পাছত গৌৰৱান্বিত শৰীৰেৰে সদাকালৰ কাৰণে জীয়াই থাকিল। তেওঁ আজিও ঈশ্বৰৰ সোঁহাতে বহি আছে। সেইকাৰণে ডায়ুদে কৈছিল, তোমাৰ পৰিত্ৰাণত তেওঁ গৌৰৱান্বিত হয়। এই পৰিত্ৰাণ যদি আপুনি গ্ৰহণ কৰিছে তেন্তে ধন্য, আৰু যদি কৰা নাই তেন্তে অভিশপ্ত, এইবুলি বাইবেলে জনায়। এইবাৰ 7ৰ পৰা 9 পদটোলৈকে পাঠ কৰি দিছো। কিয়নো ৰজাই যীহোৱাত ভৰসা কৰিছে, সৰ্বোপৰি জনাৰ দয়াত তেওঁ লৰচৰ নহব, আপোনাৰ হাতে আপোনাৰ সকলো শত্ৰুক বিচাৰি পাব, আপোনাৰ সোঁহাতে আপোনাক ঘৃণাওতাবোৰক পাব, আপুনি আপোনাৰ ক্ৰোধৰ কালত সিহঁতক অগ্নিকুণ্ডস্বৰূপ কৰিব, যীহোৱাই নিজৰ কোপত সিহঁতক গ্ৰাস কৰিব, অগ্নিয়ে সিহঁতক দগ্ধ কৰিব। প্ৰিয় শ্ৰোতা, ইয়াত যি অগ্নিৰ কথা কোৱা হৈছে সেয়া হ'ল নৰকৰ অগ্নিস্বৰূপৰ। এই নৰক নাই বুলি আপুনি নাভাবিব, কাৰণ সৃষ্টিকৰ্তা ঈশ্বৰে কৈছে যে নৰক আছে। কোনো মানুহে নৰকত অনন্তকাল শাস্তি পাই থকাটো ঈশ্বৰে নিবিচাৰে, সেইকাৰণে তেওঁ মানুহৰ বাবে পৰিত্ৰাণৰ ব্যৱস্থা কৰিছে, কাৰণ ঈশ্বৰে মানুহক অতিশয় প্ৰেম কৰে। গতিকে যিসকলে ঈশ্বৰৰ পৰিত্ৰাণ গ্ৰহণ কৰিছে তেওঁলোকে নৰকৰ পৰা ৰক্ষা পাব, কিন্তু যিসকলে গ্ৰহণ কৰা নাই তেওঁলোকে কোনোমতেই নৰকৰ পৰা ৰক্ষা নাপাব। 10ৰ পৰা 13 নম্বৰ কলিলৈকে পাঠ কৰিছো। আপুনি পৃথিৱীৰ পৰা সিহঁতৰ ফল আৰু মনুষ্য সন্তানবিলাকৰ পৰা সিহঁতৰ বংশ উচ্ছন্ন কৰিব, কিয়নো সিহঁতে আপোনাৰ অহিতে কু আলস পাতিলে, সিহঁতে সিদ্ধ কৰিব নোৱাৰা কুমন্ত্ৰণা কৰিলে, কিয়নো আপুনি সিহঁতক বিমুখ কৰিব, সিহঁতৰ মুখৰ অহিতে গুণত কাঁড় জুৰিব, হে যীহোৱা নিজ পৰাক্ৰমেৰে উঠা, আমি গীত গাম, আমি তোমাৰ পৰাক্ৰমৰ প্ৰশংসাৰ গান কৰিম। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টৰ দুখ ভোগ আৰু ক্ৰুচীয় মৃত্যুৰ এইটো এটি সুন্দৰ গীত। তেওঁৰ আগত থকা অনন্তকলীয় আনন্দৰ বাবে তেওঁ এই মৃত্যুক সাৱটি লৈছিল, তেওঁৰ সেই আনন্দ পূৰ হল, তেওঁ আজি স্বৰ্গৰ ৰজা, ৰজাৰ কিৰিতি তেওঁৰ মূৰত আছে, তেওঁৰ মৰমৰ প্ৰজাসকলৰ লগত একেলগে থাকিবলৈ আজিও মহা আনন্দেৰে বাট চাই আছে। প্ৰিয় শ্ৰোতা, এইখিনিতে প্ৰভু যীশুৰ আন এটা ছবিও আপোনাৰ আগত দাঙি ধৰিবলৈ ইচ্ছা কৰিছো। সেইটো হৈছে, তেওঁ ৰজা যদিও এই পৃথিৱীত থকা কালত তেওঁ দুখ বেদনাৰে ভৰা এজন মানুহ হিচাপে আছিল। তেওঁৰ শত্ৰুবিলাকে তেওঁৰ বিৰুদ্ধে সদায় ষড়যন্ত্ৰ কৰিছিল। তেওঁৰ উদ্দেশ্য সিদ্ধ হোৱাৰ আগেয়ে তেওঁক ধবংস কৰিবলৈ চেষ্টা কৰা হৈছিল। এই বিষয়ে প্ৰকাশিত বাক্যৰ 12 নম্বৰ অধ্যায়ত এটি চিত্ৰ দাঙি ধৰা হৈছে। তাত উল্লেখ থকা নাগটো হ'ল ছয়তান, তিৰোতাগৰাকী হ'ল ইছৰাইল জাতি আৰু মানৱ সন্তানটি হ'ল যীশুখ্ৰীষ্ট। ছয়তানে যীশুক গিলিবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰ আগতে ঈশ্বৰে খ্ৰীষ্টক তুলি লৈছিল আৰু তেওঁৰ সিংহাসনত বহুৱাইছিল। আনহাতে এই গীতটোতেই আহিবলগীয়া সুধবিচাৰৰ এটি ছবি দাঙি ধৰা হৈছে। সেই সুধবিচাৰৰ বিষয়ে দ্বিতীয় থিচলনিকিয়া 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈ এইদৰে কোৱা হৈছে, ক্লেশ পোৱা যি তোমালোক, তোমালোকক আমাৰে সৈতে বিশ্ৰাম দিয়াই ঈশ্বৰে দেখাত ন্যায় কাৰ্য, যেতিয়া তেওঁ সেইদিনা দূতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, তেতিয়া প্ৰভুৰ সন্মুখৰ পৰা আৰু তেওঁৰ প্ৰতাপৰ পৰাও তেওঁবিলাকে অনন্ত সংহাৰ ৰূপদণ্ড ভোগ কৰিব। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ যে স্বৰ্গাৰোহণ হৈছে তাত সন্দেহ কৰিবলৈ একো নাই, কিন্তু প্ৰশ্ন হৈছে সেই যীশুৰ লগত আপোনাৰ সম্বন্ধনো কি? আপুনি যদি তেওঁত বিশ্বাস স্থাপন কৰিছে তেন্তে স্বৰ্গত থাকিবলৈ পাব, আৰু যদি কৰা নাই তেন্তে ঈশ্বৰৰ দণ্ড এদিনাখন আপোনাৰ ওপৰত পৰিব, ইয়াত সন্দেহ কৰিবলগীয়া একো নাই। প্ৰিয় শ্ৰোতা, 21 নম্বৰ গীতৰ আলোচনাটি আমি ইমানতেই সামৰিছো। এতিয়া আমি 22 নম্বৰ গীতলৈ আগবাঢ়িছো। এই 22 নম্বৰ গীতৰ মূল বিষয় হৈছে যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু। গোটেই বাইবেল শাস্ত্ৰৰ ভিতৰত যীশুৰ ক্ৰুচীয় মৃত্যুটো এইটো গীততেই অতি স্পষ্টকৈ বৰ্ণনা কৰা হৈছে। বহুতো পণ্ডিতে ভাবে যে প্ৰভু যীশু যেতিয়া ক্ৰুচত মৰিছিল তেতিয়া এই 22 নম্বৰ গীতটোৰ সম্পূৰ্ণ উদ্ধৃতি তেওঁ দিছিল সেই ক্ৰুচত থকা সময়ত। প্ৰভু যীশু যেতিয়া স্বৰ্গ আৰু পৃথিৱীৰ মাজত ক্ৰুচত ওলমি আছিল আৰু তলত থকা মানুহবিলাকক দেখিছিল, তেতিয়া তেওঁৰ মন আৰু অন্তৰত কি ভাৱ হৈছিল? নিশ্চয় তেওঁ জানিছিল যে তলত থকা মানুহ জাতিৰ পাপৰ প্ৰায়চিত্ৰস্বৰূপে তেওঁ নিজকে উৎসৰ্গ কৰি আছে। উৎসৰ্গ কৰিবলৈ তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ মাজত ক্ৰুচত উঠিল, আৰু সেই ক্ৰুচেই হ'ল মানুহৰ বাবে স্বৰ্গত থকা ঈশ্বৰৰ ওচৰলৈ উঠি যোৱা একমাত্ৰ পথ। এই বিষয়ে প্ৰথম পিতৰ 2 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত এইদৰে কোৱা হৈছে, আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এইকাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে। তেওঁৰ হাঁচৰ দ্বাৰাই তোমালোক সুস্থ হলা। হয় প্ৰিয় শ্ৰোতা, যিমানেই যীশুক বিশ্বাস কৰিলে সেই সকলোৰে পাপ মোচন হল। আমাৰ পাপ মোচন কৰা প্ৰভু যীশুৱে অকলে দুখ যন্ত্ৰণাৰ মাজত ক্ৰুচত ওলমি আছিল। তেতিয়া তেওঁ যিদৰে কান্দিছিল সেই কান্দোনেৰে এই 22 নম্বৰ গীতটি আৰম্ভ কৰা হৈছে। প্ৰথম কলি পাঠ কৰিছো, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা? মোৰ পৰিত্ৰাণ আৰু কেকনিৰ বাক্যৰ পৰা কিয় দূৰৈত থাকা? প্ৰিয় শ্ৰোতা, কেতিয়াবা মানুহে এনেকৈও কোৱা শুনা যায় যে যীশুখ্ৰীষ্ট হ'ল ঈশ্বৰে পৰিত্যাগ কৰা এজন লোক। কিন্তু ঈশ্বৰ ভক্ত এজনে ভালদৰে অনুসন্ধান কৰি পাইছে যে ঈশ্বৰে যীশুক পৰিত্যাগ কৰা নাছিল। অৰ্থাৎ এলৈ এলৈ লামা সবক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, এই কামৰ কাৰণে মোক নিৰূপিত কৰা হৈছিল। এতিয়া আমি এই কথাটো ভালদৰে ফহিয়াই চাওঁ আহক। আমি যেতিয়া যীশুখ্ৰীষ্টক ক্ৰুচত ওলমি থকা দেখা পাওঁ, তেতিয়া আমি জানিব লাগে যে তেওঁ আছিল জগতৰ পাপ আঁতৰাই নিয়া ঈশ্বৰৰ মেৰ পোৱালী। এই বিষয়ে ইব্ৰী 2 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত অতি স্পষ্টকৈ এনেদৰে কোৱা হৈছে, তথাপি দূতবিলাকতকৈ যিজনাক অলপহে সৰু কৰা হ'ল সেই যীশুক দেখিছো, তেওঁ মৃত্যুভোগৰ কাৰণে প্ৰতাপ আৰু সমাদৰস্বৰূপ মুকুটেৰে বিভূষিত যাতে ঈশ্বৰৰ অনুগ্ৰহত সকলোৰে কাৰণে তেওঁৰ মৃত্যুৰ আশ্বাদ পায়, এয়ে সেই মৃত্যুভোগৰ উদ্দেশ্য। হয় প্ৰিয় শ্ৰোতা, মৃত্যুৰ সময়তো তেওঁ সমাদৰৰ মুকুটেৰে বিভূষিত আছিল আৰু মৃত্যু বৰণ কৰিবলৈ তেওঁ স্বৰ্গ এৰি মানুহ ৰূপত এই পৃথিৱীলৈ আহিছিল। তেওঁ আহিছিল ঈশ্বৰক প্ৰকাশ কৰিবলৈ আৰু মানুহক মুক্তি দিবলৈ। এই বিষয়ে ইব্ৰী 2 অধ্যায়ৰ 14 পদত কি কোৱা হৈছে মন কৰি শুনকচোন। আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগি হোৱাত মৃত্যুৰ পৰাক্ৰম থকাটোক, অৰ্থাৎ ছয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্মণ্য কৰিবলৈ তেওঁ নিজেও মৃত্যুৰ ভাগি হল। অৰ্থাৎ মৃত্যুৰ গৰাকী হল ছয়তান। ছয়তানক অকৰ্মণ্য কৰিবলৈ তেওঁ নিজে মৃত্যুভোগ কৰিলে। এই বিষয়ে ইব্ৰী 2 অধ্যায়ৰ 15 পদৰ পৰা 17 পদলৈ কি কোৱা হৈছে পঢ়ি দিছো, শুনিবচোন। আৰু যিবিলাকে মৃত্যুৰ ভয়ত গোটেই আয়ুসৰ দিন দাসত্বৰ অধীন আছিল, তেওঁবিলাকক মুক্ত কৰিবলৈ তেওঁ নিজেও একেদৰে সেই উভয়ৰ ভাগি হল। কাৰণ বাস্তৱিক তেওঁ দূতবিলাকৰ উপকাৰ নকৰি অব্ৰাহামৰ বংশৰ উপকাৰ কৰিলে। এইকাৰণে মানুহবিলাকৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ঈশ্বৰ সম্বন্ধীয় বিষয়ত তেওঁ যেন দয়ালু আৰু বিশ্বাসী মহাপুৰোহিত হয়, এইকাৰণে সকলো বিষয়তে ভাইবিলাকৰ নিচিনা হোৱা তেওঁৰ দৰকাৰ আছিল। কিন্তু সেইজন যীশুখ্ৰীষ্টক আমি যেতিয়া ক্ৰুচৰ ওপৰত দেখা পাওঁ, তেতিয়া আমি তেওঁক সম্পূৰ্ণ মানুহ ৰূপত দেখা পাওঁ। তেওঁ যি কৰিছিল সকলো ঈশ্বৰৰ ইচ্ছামতেই কৰিছিল আৰু সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰি কৰিছিল। কিন্তু তথাপিতো ক্ৰুচত দুখ ভোগ কৰি থকা দুৰ্দশাৰ সময়ত তেওঁ ঈশ্বৰৰ পৰিত্যক্তজনা আছিল, কাৰণ সেই সময়ত তেওঁ যাবলৈ কোনো স্থান নাছিল। অৰ্থাৎ মানুহ ৰূপ বা স্বৰ্গীয় ৰূপ কোনো এটা অৱস্থালৈও তেওঁ যোৱা নাছিল। যীশুখ্ৰীষ্ট বোলা মানুহজনক পৰিত্যাগ কৰা হল আৰু এই অভিজ্ঞতা কোনেও কেতিয়াও পোৱা নাই। একমাত্ৰ যীশুখ্ৰীষ্টহে এই অভিজ্ঞতা পালে। এতিয়া আমি চাওঁ হওক যে ঈশ্বৰে যীশুক কিয় পৰিত্যাগ কৰিছিল সেই সময়ত। এই বিষয়ে 3 আৰু 4 কলি পাঠ কৰিছো। তথাপি তুমি হলে পবিত্ৰ, ইছৰাইলৰ প্ৰশংসাৰূপ সিংহাসনত তুমি থাকোতা। আমাৰ পিতৃবিলাকে তোমাত ভৰসা কৰিলে, ভৰসা কৰাত তুমি তেওঁবিলাকক উদ্ধাৰ কৰিলা। প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰাৰ সময়ত 3 ঘণ্টা ধৰি গোটেই দেশৰ ওপৰত আন্ধাৰ নামি আহিছিল আৰু সেই আন্ধাৰত কোনেও একো দেখা নাপাইছিল, আৰু সেই আন্ধাৰৰ মাজতেই যীশুখ্ৰীষ্টক পাপস্বৰূপ কৰা হৈছিল। অৰ্থাৎ সেই সময়ছোৱাত গোটেই জগতৰ পাপৰ ভাৰ তেওঁৰ ওপৰত দিয়া হৈছিল, অৰ্থাৎ গোটেই জগতৰ পাপৰ প্ৰায়চিত্ত তেওঁ কৰিব ধৰিছিল আৰু এইকাৰণে খন্তেকৰ বাবে তেওঁক পৰিত্যাগ কৰা হৈছিল। আৰু সেই সময়ত খ্ৰীষ্টৰ যোগেদি জগতক ঈশ্বৰৰ লগত মিলন কৰাই থকা হৈছিল। এই বিষয়ে যোহন 16:32 প্ৰভু যীশুৱে আগতে কৈ থৈছিল, চোৱা যি সময়ত তোমালোকে নিজ নিজ ঠাইলৈ গোট গোট হৈ মোক অকলশৰীয়াকৈ এৰি যাবা, এনে সময় আহি পালেহি, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। এৰা, যীশুখ্ৰীষ্টক যেতিয়া বন্দী কৰা হৈছিল, কোবোৱা হৈছিল আৰু গজাল মাৰি ক্ৰুচত আঁৰি দিয়া হৈছিল, সেই সকলো সময়তে পিতৃ ঈশ্বৰ প্ৰভু যীশুৰ লগত আছিল। কিন্তু শেষত এন্ধাৰ হোৱা 3 ঘণ্টা সময়ত পাপৰ প্ৰায়চিত্ৰস্বৰূপে নিজৰ প্ৰাণ উৎসৰ্গস্বৰূপে উৎসৰ্গিত কৰি আছিল আৰু এই কাৰ্যই পিতৃ ঈশ্বৰক সন্তুষ্ট কৰিছিল। প্ৰিয় শ্ৰোতা, পৰিত্যাগ কথাটো প্ৰকৃততে কি সেইটো আপুনি হয়তো নাজানে আৰু ময়ো ভালদৰে নাজানো। কিন্তু মনত ৰাখিব লাগে যে আজি ঘোৰ পাপী মানুহজনো ঈশ্বৰৰ পৰিত্যক্ত নহয়, কাৰণ খ্ৰীষ্টই সকলোৰে পাপৰ ভাৰ নিজৰ ওপৰত ললে আৰু সেইকাৰণে তেওঁ ঈশ্বৰৰ পৰিত্যক্তজনা হল। আনহাতে প্ৰভু যীশুৱে কৈছিল যে হে মোৰ ঈশ্বৰ, তুমি মোক কিয় পৰিত্যাগ কৰিলা। তাৰমানে প্ৰভু যীশুৱে অধৈৰ্য হৈ নাইবা নিৰাশ হৈ বা অনিশ্চয়তাৰ বাবে এইদৰে কন্দা নাছিল, কিন্তু তেওঁ নিৰ্দোষী আৰু পবিত্ৰ জীৱন কটায়ো ক্ৰুচত যি নিৰ্যাতন আৰু যন্ত্ৰণা পাইছিল তাৰ বেদনাত চিঞৰিছিল। মানুহ ৰূপত তেওঁ চিঞৰিছিল, কাৰণ গোটেই জগতৰ পাপ তেওঁৰ ওপৰত তেতিয়া দিয়া হৈছিল। প্ৰিয় শ্ৰোতা, এই কথাটো মন কৰক যে প্ৰভু যীশুৰ যেতিয়া বিচাৰ কৰা হৈছিল তেতিয়া তেওঁ একেবাৰে নীৰৱে আছিল। তেওঁক যেতিয়া কোবোৱা হৈছিল তেতিয়াও তেওঁ একো কোৱা নাছিল।
তেওঁক যেতিয়া ক্ৰুচত গজাল মৰা হৈছিল তেতিয়াও তেওঁ আৰ্তনাদ কৰা নাছিল, কিন্তু ঈশ্বৰে যেতিয়া পৰিত্যাগ কৰিছিল তেতিয়া তেওঁ চিঞৰি উঠিছিল। তেওঁৰ চিঞৰত ভূমিকম্প হৈছিল, পৰ্বতবোৰ জোকাৰ খাইছিল, কাৰণ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ পুত্ৰই এই পৃথিৱীত নিজে জগতৰ পাপস্বৰূপ হৈ প্ৰাণত্যাগ কৰিছিল আৰু পাপৰ পৰা মুক্তিৰ মূল্য তেওঁ বহন কৰিছিল। প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি এই আলোচনাটিৰ যোগেদি ঈশ্বৰৰ নিগৃঢ় তত্বৰ কথা জানিব পাৰিছে। আপুনি কি জানিব পাৰিছে বা আপোনাৰ অন্তৰত কি উপলব্ধি হৈছে অনুগ্ৰহ কৰি আমাক চিঠি লিখি জনাবচোন। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পাম। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 781001।
দূৰদিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই, দূৰদিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই, বাহলে ফুলি জাত পাতি উৰা বিহংগৰ পিনলৈ চাই, হৃদয় উঠলে বুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে।
ঠিকনাটো আকৌ এবাৰ কৈছো, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 781001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com।
দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি, অলেখ চিন্তাই।
আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তুমি এই দিনামো জীয়াই থকাৰ লক্ষ্য, এই জীৱনৰ শিপাৰে থকা অনন্ত জীৱনৰ বাক্য, হৃদয় উপচে মোৰ কৃতজ্ঞতাৰে প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। দূৰদিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই, দূৰদিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই, বাহলে বুলি জাত পাতি